গুৱাহাটী পুৱা আঞ্চলিক বাতৰি কৰিছো মৰমী কাশ্যপে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল পাক বাৰিষাৰ বানত ৰাজ্যৰ 22টা ৰাজহচক্ৰ 384খন গাঁৱৰ 198,856 লোক ক্ষতিগ্ৰস্ত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত কাইলৈ 8খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কামৰূপ জিলাত প্ৰসাদত বিষক্ৰিয়া হৈ এটি ছবছৰীয়া শিশুৰ মৃত্যু শিশু মহিলাসহ 33গৰাকী আক্ৰান্ত লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে আজি ৰাজ্যৰ ভিন ভিন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন আৰু অংকুশিত বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ 9খন জিলাৰ জনজীৱন পাক বাৰিষাৰ বানত বিপৰ্যস্ত হৈ পৰিছে। চৰকাৰী তথ্য মতে এই বানত 22টা ৰজচক্ৰৰ 384খন গাঁৱৰ 198,856 লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত বৰাক উপত্যকাৰ জিলাকেইখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে ভালেসংখ্যক নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাৱিত হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কপিলী নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে ৰাজ্যখনৰ কমেও 9খন জিলা নগাঁও হাইলাকান্দি পশ্চিম কাৰ্বি আংলং কৰিমগঞ্জ কাছাৰ হোজাই গোলাঘাট ডিমাহাচাও আৰু কাৰ্বি আংলঙৰ 384খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত প্ৰায় 2 লাখ লোক আৰু 3,238 হেক্টৰ কৃষিভূমিত ক্ষতি হৈছে। কাছাৰ জিলাতো 1 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। জিলা প্ৰশাসনসমূহে 9খন জিলাত স্থাপন কৰা 110টা আশ্ৰয় শিবিৰত 35,000 অধিক লোকে আশ্ৰয় লৈ আছে। আনহাতে আশ্ৰয় শিবিৰত নথকা 7,000ৰো অধিক ক্ষতিগ্ৰস্ত লোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। বানৰ ফলত হাইলাকান্দি জিলাত কালি 1জন লোকে প্ৰাণ হেৰুৱায়। বানত 2,25,000ৰো অধিক পশুধনৰো ক্ষতি হৈছে। ইফালে কালি নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত যোৰহাট নগৰৰ বিভিন্ন ঠাইত কৃত্ৰিম বান সৃষ্টি হোৱাৰ লগতে আজি পুৱা পৰ্যন্ত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। জিলাখনৰ নিমাতীঘাট আৰু জাজিমুখত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ভোগদৈ কুঠি নদী চাৰাপানী কাকডোঙা আদি ফেনে ফুটুকাৰে বাঢ়ি অহা দাঁতি কাষৰীয়া অঞ্চল প্লাৱিত হৈ পৰিছে। SDRF আৰু NDRFে বান বিধ্বস্ত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বানৰ কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈছে। ইফালে কাছাৰ জিলাৰ নগৰ অঞ্চলত হোৱা বানৰ ফলত শিলচৰৰ 12,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কালি হোৱা ধাৰাষাৰ বৰষুণত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ইফালে লখিমপুৰ জিলাত ৰিমাৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিলৈ লক্ষ্য ৰাখি জিলা পৰিবহণ বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। আনহাতে নগাঁৱৰ কামপুৰ ৰাজচক্ৰ বিষয়া অঞ্চলটোত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 12খন বিদ্যালয় আজিৰে পৰা পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। মণিপুৰতো হঠাতে অহা বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইম্ফল চহৰ বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চহৰখনলৈ যোৱা প্ৰায়বোৰ পথ ডুব গৈছে। ৰাজভৱন আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহ ইতিমধ্যে পানী ডুব গৈছে। খোৱাৰ বন্ধ ইমা মাৰ্কেট আৰু অন্যান্য বজাৰসমূহ প্লাৱিত হৈছে। মণিপুৰ আৰক্ষী সেনা আছাম ৰাইফলছ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ কাইলৈ সপ্তম পৰ্যায়ত 8খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত পৰস্পৰৰ 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাইলৈ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সন্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাত কৌৰ বাদল, আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিশ্ৰ ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, অভিনেত্ৰী কংগনা ৰাণাৱত আদি। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ হোচিয়াৰপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হোচিয়াৰপুৰৰ নিৰ্বাচনী সভাত কংগ্ৰেছ দল আই এন ডি এ মিত্ৰজোঁটে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে বুলি সমালোচনা কৰে। বিৰোধী দলটোৱে ৰাজনীতিৰ বাবে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বিৰোধিতা কৰি আহিছিল। লগতে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ পৰা কোনেও সংৰক্ষণ কাঢ়ি নিব নোৱাৰে। পঞ্জাৱত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে কন্যাকুমাৰীত উপস্থিত হয়। হিমাচল প্ৰদেশতো নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে বিজেপি, কংগ্ৰেছকে ধৰি আন আন দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে মান্দি সংসদীয় সমষ্টিৰ কৰ্চবত বিজেপিৰ প্ৰাৰ্থী কংগনা ৰাণাৱতৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে কুল্লু সমষ্টিৰ ধলপুৰত এখন নিৰ্বাচনী জনসভাত ভাগ লোৱাৰ লগতে হামিৰপুৰ সমষ্টিৰ ঘৌলাগিৰত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ হৈ প্ৰচাৰ চলায়। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ওড়িশাৰ বালাছৰ লোকসভা সমষ্টিৰ চিনোলিয়াত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ ৰাজ্যখনৰ শাসকীয় দল বিজেডি আৰু বিজেপিৰ মাজত ৰাজনৈতিক মুনাফাৰ বাবে ভিতৰি বুজাপৰা থকাৰ অভিযোগ তোলে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ লগতে কয় যে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁৰ ওপৰত 42টাকৈ গোচৰ ৰুজু হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বুজাপৰা থকাৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক বহুকেইটা কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ সত্বেও কোনো এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই বুলিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে। ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে হিমাচল প্ৰদেশৰ ছিমলা সংসদীয় সমষ্টিৰ অন্তৰ্গত চলানত নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখৰো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ মিৰ্জা প্ৰসাদত বিষক্ৰিয়া হৈ ছবছৰীয়া এটি কন্যা শিশুৰ মৃত্যু হৈছে। আনহাতে গুৰুতৰভাৱে অসুস্থ হোৱা শিশু মহিলাসহ 33জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত 12জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা 28 মে'ত মিৰ্জাৰ ঝাৰুবাৰীৰ চনপাৰাত এটা পৰিয়ালৰ প্ৰসাদ খোৱাৰ পাছতে বহু লোক অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক আজাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সেইদিনাই 21জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত আৰু 12জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে এই ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোৱে বুটমগু ক্ৰয় কৰা দোকানখনৰ সকলো বুটমগু জব্দ কৰিছে। আনহাতে গুৱাহাটীৰ খাদ্য সুৰক্ষা বিভাগৰ এটা দল এই স্থানত উপস্থিত হৈ বুটমগুৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া কন্যাকুমাৰী বিবেকানন্দ স্মৃতিসৌধত 45 ঘণ্টীয়া ধ্যান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে সৌ চহৰৰ ভাগৱতী আম্মান মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীক এই মন্দিৰত পূৰ্ণ কুম্ভ সন্মান প্ৰদান কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা 4 জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে নিয়োজিত হবলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। মাজুলীত কালি ভোটগণনাত অংশ লবলগীয়া 33গৰাকী গণনা তত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি মাজুলীৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে সকলোকে নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা আয়ুক্ত ডঃ কাবেৰী বি শৰ্মাৰ উপস্থিতিত লোকসভা নিৰ্বাচন 2024ৰ ভোটগণনাৰ দিনটোৰ বাবে নিৰ্বাচনী নিৰাপত্তা ব্যৱস্থাপনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে 4 জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ 14টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 143গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ 50টা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰংৰুমসমূহত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অবৰোধ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 6গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আজি বিশ্ব ধপাত বিৰোধী দিৱস। ধপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তথ্য অনুসৰি যোৱা 5 বছৰত ৰাজ্যত 194,000 লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে 114,000 লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে অসমত কৰ্কট আক্ৰান্ত ৰোগীৰ ভিতৰত 48% ধপাত সেৱন কৰে। সেয়ে ধপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই ধপাত বিৰোধী দিৱস অসমতো পালন কৰা হৈছে। এই দিৱস উপলক্ষে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কালি বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়। ইফালে ধপাত সেৱনৰ অভ্যাস আঁতৰাবলৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে। 1800112356 নম্বৰলৈ ফোন কৰিলে ধপাত এৰিব বিচৰা ব্যক্তিজনক প্ৰতিষ্ঠানখনে বিশেষভাৱে সহযোগিতা আগবঢ়াব। আকাশবাণীৰ গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এয়াৰ এপ, আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল এয়াৰ নিউজ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে। ন্যায়ালয়ে গোচৰটো শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু 34খন জিলাৰ আয়ুক্তলৈ জাননী জাৰি কৰিছে। ডেৰমাহৰ ভিতৰত এই সন্দৰ্ভত সংশ্লিষ্ট কেওটা পক্ষই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে যোৰহাটৰ ৰূপম বৰবৰা নামৰ এজন সচেতন ব্যক্তিয়ে ৰাজ্যত অনলাইন আৰু অফলাইন যোগে চলি থকা লটাৰী খেলসমূহ বন্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আবেদনত তেওঁ উল্লেখ কৰে যে এই লটাৰী খেলসমূহ লটাৰী নিয়ন্ত্ৰণ আইন 1998 আৰু লটাৰী নিয়ন্ত্ৰণ বিধি 2010 অনুসৰি অবৈধ। সেই চৰকাৰক শীঘ্ৰে লটাৰী খেলসমূহ বন্ধ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিব লাগে। ভাৰতৰ অংকুশিতা বৰুৱাই থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাত কাজাখস্তানৰ খেলুৱৈৰ বিৰুদ্ধে 4-1 ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ 71 কিলোগ্ৰামত ভাৰতৰ নিশান দেৱে থাইলেণ্ডৰ পিৰাপাট লিচুং নিয়ামৰ বিৰুদ্ধে 5-0 ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে মহিলাৰ 66 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ অৰুন্ধতী চৌধুৰীয়েও প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন যোগমণি শইকীয়াৰ পৰা।
ৰাস মৌচুমৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে জটিল ৰূপ ধাৰণ কৰা, প্ৰচাৰ সামৰি কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধ্যানত বহা, প্ৰসাদৰ বিষক্ৰিয়াত শিশুৰ মৃত্যু হোৱা আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। সাগৰৰ ঘূৰ্ণীবতাহ ৰিমানৰ প্ৰভাৱত ৰাজ্যত নেৰা নেপেৰা বৰষুণৰ বাবে হোৱা বানে জটিল ৰূপ ধাৰণ কৰিছে। 35,640 জন লোকে এই পৰ্যন্ত সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। এই বাতৰিটো দৈনিক অসম, নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ বাতৰিটোৰ শিৰোনাম আগতীয়াকৈ আহিল মৌচুমী। ন জিলাৰ 1,98,000 লোক ক্ষতিগ্ৰস্ত, প্ৰাক বাৰিষাৰ বানত বিপদগ্ৰস্ত ৰাজ্য। জটিল বান পৰিস্থিতিৰ বাতৰিটো দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে ফটোসহ প্ৰকাশ কৰিছে। ছিকিম অঞ্চলত চীনৰ ব্যাপক সময় হত্যা, উপগ্ৰহৰ ছবিত ওলাল চুবুৰীয়া ৰাষ্ট্ৰৰ গোপন অভিসংগীৰ স্বৰূপ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে চুবুৰীয়া ৰাষ্ট্ৰ চীনে তিব্বতসহ ভাৰতীয় সীমান্তৱৰ্তী এলেকাত বায়ুসেনাৰ শক্তি বৃদ্ধি কৰাৰ এটা বিতং বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কাইলৈ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আমাৰ অসম কাকতে প্ৰস্তুত কৰা এটা বিতং বাতৰি, সপ্তম পৰ্যায়ত 8 ৰাজ্যত 57 সমষ্টিত ভোটগ্ৰহণ, তাৰকা প্ৰাৰ্থীৰ মাজত মোদী, ৰবিশংকৰ, কংগনা, প্ৰচাৰ সমাপ্ত, কাইলৈ শেষ ভোট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পেলাই বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যাকুমাৰীৰ ধ্যানত নিমগ্ন হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম মোদীৰ ধ্যানলক্ষ্য মুখ্য নেক্ষমতা, কন্যাকুমাৰীত কেইবাটাও পিয়াহ সুৰক্ষা ব্যৱস্থাই আৰম্ভ হ'ল দুদিনীয়া ধ্যান কাৰ্যসূচী। একেটা বাতৰিকে দৈনিক জনভূমি কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
প্ৰাক বাৰিষাৰ বানত ৰাজ্যৰ 22টা ৰাজহচক্ৰৰ 384খন গাঁৱৰ 1,98,856 লোক ক্ষতিগ্ৰস্ত। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত কাইলৈ 8খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ 57 সমষ্টিত ভোটগ্ৰহণ। কামৰূপ জিলাত প্ৰসাদত বিষক্ৰিয়া হৈ এটি 6 বছৰীয়া শিশুৰ মৃত্যু। বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে আজি ৰাজ্যৰ ভিন ভিন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন। আৰু অংকুশিতা বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।